Good morning, itu Agashvani Kohima. Pujur laga khobor puri ase imkung nongla. National Panchayati Raj Dindu aji manayase. Itu din ba 73rd Constitutional Amendment Act banai dia commemorate kuri ase janpa desh de Panchayati Raj Institutions kuri constitutional status aru legal recognition di ase. Ayujan manai gina Ministry of Panchayati Raj bra ekta national event tu Nai Delhi de aji rakhibala ase. Ministry ba kuise ki national event laga Dorka highlighti Pradhan Mantri Narendra Modi ba ekta message tu function ti puri dibula se. Ministry ba kwesi ke panchayat advancement index ti ekta report aro tinta kitab tu Meri Panchayat Meri Dharohar tu release kuri dibula se. Mon district laga Tizit subdivision ishi Japuka Bos ti di Lukhi Bahar Forest Purchase Land di cabinet ba adish dia hisabi field inspection kuri se. Inspection team di Principal Secretary of Environment, Forest and Climate Change YK Khetosima bra loikina senior forest officials bra sorgram mati di ikta itu laga itia legal boundaries forest cover aro mati kabza kuria khan milaikina sai jase. Japuka mati khiniloa di kam sikam 2,138 hectares to 1970 conservation aro ecological restoration karni kinise. Kindo officials pra dikhya do, mati laga dangor portion do aspas thakya bosti khan pra, plantation de tea, betel nut aro bamboo cultivation karni ja tinta decade over di kabza kore loise. Boundary demarcation thik na rakhya do, dorkar dangor issue hisabi janaigina, Sri Sema bra officials lokodi drones aro GPS mapping chulaigina, assessment koribuli aro permanent boundary markers banai dibuli janaise. Taibra ekta comprehensive management plan rakhikina state sarkar prakhinilo mati khan sob suraksha rakhibuli koise timbra singpan wildlife sanctuary dibi jaise BJP mahila morcha nagaland ba jakale jan akrosh path yatra tu dimapodi rakhikina opposition parties ba anti women korea hisab rakhise jonpa parliamentary women's reservation bill ti na kamyab kori dia khilapi ninda kori mahila pra janta laka khushi na hua dikhabole rakhise manu juma kori thakya khan logoti kotha kori mahila morcha president Zachula Rothrong pra koise politics do manukan siva korea hoboli lagi kintu opposition laka nam ikla karoni oppose na koribo lage তাই পৰা কৈছে কি বিল ৰখাই দিয়াৰ পৰা দেশটি মহিলা লগা এম্পাৱাৰমেণ্ট দি বেছি কমজোৰ কৰি দিছে শ্ৰীমতী ৰথৰংবৰা কৈছে কি প্ৰপ'জ লেজিছলেচন বা পাৰ্লিমেণ্টেৰী আৰু এছেম্বলি ৰিপ্ৰেজেণ্টেশ্যন উঠাই দিয়াৰ পৰা নাগালেণ্ড লোকটি লাভ দি কিনে মহিলাৰ কাৰণে সুবিধা বেছি দিবলৈ থাকিছে বিজেপি নাগালেণ্ড প্ৰেচিডেণ্ট বেঞ্জামিন নিপ্টমিৰা অপজিশ্যনৰ ওপৰত নিন্দা কৰি বিল অপ'জ কৰিয়া দি মাহিলা খান আগি যাবলৈ অপ'জ কৰি আছে কৈছে শ্ৰী ইপ্তমিৰা কৈছে কি আন্দোলনটো পলিটিক্স শিকলা নহয় কিন্তু দেশ দি মাহিলাৰ কাৰণে ঠিক হিচাপ ৰিপ্ৰেজেণ্টেশ্যন আৰু ন্যায় ৰাখি দিবলৈ আছে উৰা একাডেমী প্ৰেচিডেণ্ট ডক্টৰ শৰহজালি লাজিচুৰা টিচাৰ্ছ লোকদি আহি থাকে জেনেৰেশ্যনছ কাৰণে টেনিটি ভাষাটো যতন কৰি বঢ়াই দিবলৈ কৈছে তাইৰ পৰা টেনিটি টিচাৰ্ছ কাৰণে অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম লগা খোলাই দিয়া ছেচন দি কথা কৰিছে যোনটো উৰা একাডেমীৰ পৰা ডাইৰেক্টৰ অফ স্কুল এডুকেশ্যন লগত মিলাই কিনে কহিমাদি জাকালি ৰাখিছে ডক্টৰ লেজিচুৰা উৰা একাডেমীৰ পৰা ভাষা বঢ়াই দিবলৈ দৰকাৰ কাম কৰি এলেকা জনাইছে যোনটো এতিয়া ইউনিভাৰ্চিটি লেভেল ডাক্তিছ শিকাই আছে তাৰ পৰা টিচাৰ্ছ লোকতে তাইখন লগা ডেডিকেশ্যন বা শিকাই কিনে ভাষা বঢ়াই দিয়া দি মন খুচি জনাই কিনে টেনিটিটো টেনিমি কমিউনিটি লগা দৰকাৰ আইডেণ্টিটি আছে কৈছে তাইখন লগা ডাঙৰ জিম্মিদাৰ জনাই দি কিনে শ্ৰী লেজিচুৰা কৈছে কি টিচাৰ্ছ কানটো খালী এডুকেটৰ্ছ নহয় কিন্তু কালচাৰ আৰু ট্ৰেডিশ্যন লগা সুৰক্ষা ৰক্ষা খান আছে আৰু তাইখন বা নৱজোৱান জেনেৰেশ্যনছ লোকতে গাইড কৰি কমিটমেণ্ট আৰু চিনচিয়েৰিটি বা মনত হাই দিবলৈ অনুৰোধ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা তাইৰ লগা মন ভাৱনা কথা খানটো দেশ আৰু বিদেশ লগা মানুহ খান লগত মন কী বাত কাৰ্যক্ৰমটি আকাশবাণীৰ পৰা আহিয়া দুবাৰ ফুজুৰ 11 ক'বলৈ আছে এইটোতো মান্থলি ৰেডিঅ' কাৰ্যক্ৰম লগা 133rd এপিচড হ'বলৈ আছে এতিয়া এটা ৰিপৰ্ট শুনিবলৈ পাব
কাৰ্যক্ৰমটো পুৰা আকাশবাণী আৰু দূৰদৰ্শন নেটৱৰ্ক AIR নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতে প্ৰচাৰণ কৰিবলৈ আছে ইটোতো AIR নিউজ DD নিউজ PMO আৰু মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং লগা ইউটিউব চেনেলছতে লাইভ ষ্ট্ৰীম কৰিবলৈ আছে আকাশবাণীৰ পৰা কাৰ্যক্ৰমটো হিন্দীতে প্ৰচাৰণ কৰাৰ পাছতে ৰিজনেল ভাষা খানতে প্ৰচাৰ কৰিবলৈ আছে
আৰু ৱেষ্ট বেংগল টি এছেম্বলি পোলছ লগা ফাৰ্ষ্ট ফেজ টি জাকালি 92.72% ভোটাৰ আহিয়া ৰেকৰ্ড হৈছে আৰু তামিলনাডুতে 85.14% ভোটিং ৰেকৰ্ড কৰিছে West Bengal di 152 constituency di polls to first phase di rakisi aro 234 member Tamil Nadu Assembly di ekbar bra voting korise aro itu logot aji phujur laga khobor emandi ses koriasi hundi takibi sam 7:10 minute ti nagamis khobor anidi bolase.